এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত হোৱা সংকল্প প্ৰস্তাৱ গৃহীত অধিৱেশনৰ আজি অন্তিম দিনা ইউ চি চি বিধেয়ক পাৰিত হোৱাৰ সম্ভাৱনা জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰী আৰু উপ দলপতি হিচাপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ আজি প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা চৰকাৰী সংকল্প প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 25 মে'ত সদনৰ উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29 গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে আজি অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনা বহু চৰ্চিত ইউ চি চি বিধেয়কখন পাৰিত কৰা হ'ব বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে ৰাজ্য চৰকাৰে সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কৰে বিধানসভাৰ ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰমুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়াৰ ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায় অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়
যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছো যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম ইতিমধ্যে আমি প্ৰাইচ মনিটৰিং মেকানিজিম কৰিছো কম বেছি পৰিমাণে ডেফিনেটলি মূল্যৰ অকণমান পৰিৱৰ্তন হৈছে কিন্তু অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনায়ো কৰিব বিচৰা নাই জুলাই মাহৰ প্ৰথম সপ্তাহতে আমি নতুন বাজেট আনিম ৰাজ্যৰ জনতাক আমি সকাহ দিয়াৰ বাবে নিশ্চিতভাৱে প্ৰচেষ্টা কৰিম
মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বত নবগঠিত সরকারখনে অহা পাঁচ বছর রাজ্য প্রতিখন জিলাতে একোখনক চিকিৎসা মহাবিদ্যালয় অভিযান্ত্রিক মহাবিদ্যালয় আর বিশ্ববিদ্যালয় স্থাপনের অঙ্গীকার লৈছে। ষোড়শ বিধানসভা অধিবেশনের কালি চতুর্থ দিনা রাজ্যপালের ভাষণের ধন্যবাদ সূচক প্রস্তাব আলোচনায় অংশগ্রহণ করে মুখ্যমন্ত্রীগুলো কয় যে উন্নয়ন সুশাসন আর জনকল্যাণের জড়িয়ে এখন শক্তিশালী আত্মবিশ্বাসী আর আত্মনির্ভর গড়ি তোলার রাজ্য সরকার বদ্ধপরিকর। কালি সদনত দিয়া ভাষণ প্রসঙ্গত রাজ্যের স্বাস্থ্যখণ্ডর উল্লেখনীয় পরিবর্তনের বিষয়ে বিশেষভাবে আলোকপাত করে। কয় যে গোয়ালপাড়া বজালি আর হাইলাকান্দিকে ধরে রাজ্যের বিভিন্ন জেলার চৌদ্দখন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কার্যক্ষম হয়েছে আর এগারোখনের নির্মাণ কার্য চলি আছে। অহা পাঁচ বছর ভিতর প্রতিখন জেলাতে একোখনক চিকিৎসা মহাবিদ্যালয় স্থাপনের লক্ষ্যে রাজ্য সরকার আগবাড়িছে বলে জানিবলে দিয়ে। মুখ্যমন্ত্রীগুলো কয় যে প্রসূতি মৃত্যুর হার হ্রাস করে রাষ্ট্রীয় গড়কো অতিক্রম করেছে। রাজ্য প্রসূতি মৃত্যুর হার 2006 চনত প্রতি লাখের বিপরীতে 480 আছিল যদিও এই হার চলিত বছর 84 লৈ হ্রাস পাইছে। এই হার রাষ্ট্রীয় গড় 87 কম হওয়াটো স্বাস্থ্যখণ্ডর এক উল্লেখযোগ্য সফলতা বলে কয়।
দেশের ভিতর মেটার্নেল মর্টেলিটির সংখ্যা আটাইতকৈ বেশি আছিল। 2006 চনত প্রসূতি মৃত্যুর সংখ্যা আছিল 480 আর ভারতত সেই সংখ্যা আসলে 254। প্রথমবারের আমার রাজ্যের প্রসূতি মৃত্যুর দর মাত্র 84 লৈ হ্রাস পাইছে। ভারতত এতিয়া 187 গৰাকী মাতৃ সন্তান জন্ম দিতে মৃত্যু হয় আর এতিয়া 84 লৈ হ্রাস পাইছে। মেটার্নেল মর্টেলিটিত আটাইতকৈ শেষের রাজ্যখন আছিল। বিশেষকৈ এতিয়া আমি দেশের ভিতরতে প্রথম 10 নম্বর আমি আহিবলৈ সক্ষম হয়েছো।
সর্বভারতীয় কংগ্রেস কমিটিয়ে কংগ্রেস বিধায়িনী দল নেতা হিসাবে ওয়াজেদ আলী চৌধুরীক আর উপনেতারূপে ডক্টর জয়প্রকাশ দাসক নিযুক্তি দিছে। দলটির রাষ্ট্রীয় সাধারণ সম্পাদক কে সি বেণুগোপালে জানা অনুসরি কংগ্রেসের রাষ্ট্রীয় সভাপতিয়ে তৎকালীনভাবে কার্যকরী হওয়াক এই নিযুক্তি প্রদান করেছে। উল্লেখযোগ্য যে এবার বিধানসভা নির্বাচনের কংগ্রেস দলে 19 আসন লাভ করেছিল। শ্রোতাসকলে আমার এই বাতর আকাশবাণী গুহীর মিডিয়াম ওয়েভর 411.9 মিটার এফ এম বেণ্ডর 101.6 মেগাহার্জত শুনিছে। মধ্য আপ্রাবৈত জেলা দুখনের শ্রোতাসকলে আমার এই বাতর এফ এম বেণ্ডর 102.7 মেগাহার্জত আকাশবাণী নগাঁও কেন্দ্রের 100.2 মেগাহার্জত আকাশবাণী হাফলং কেন্দ্রের 100.9 মেগাহার্জত আকাশবাণী ডিফু কেন্দ্রের 101.5 মেগাহার্জত লামডিং 101.6 মেগাহার্জত বকলিয়া আর 102.1 মেগাহার্জত হরিহজান রিলে কেন্দ্রের শুনবলে পাইছে। এই বাতর আমার ফেসবুক পেজ এ আই আর নিউজ গুহী আর ইউটিউব চ্যানেল এ আই আর নিউজ গুহী যোগে লাইভ স্ট্রিমিংয়ের নিউজ অন এ আর এপতো শুনবেন। শ্রোতাসকলে শেহতীয়া বাতর এক্স হেন্ডেলত এ আর নিউজ GHY আর ইনস্টাগ্রামত এ আর নিউজ গুহী ফলো করবেন। শ্রোতাসকলে পুয়ার আঞ্চলিক বাতর শুনেছে আকাশবাণী গুহী কেন্দ্রের। জুবিন গার্গর রহস্যজনক মৃত্যুর গোচর ন্যায়াধীশ শর্মিলা ভূঁইয়ার বিশেষ ফাস্ট ট্রেক আদালতে কালি 7 জন অভিযুক্তর বিরুদ্ধে বিচারের ধারা আরোপ করে। আদালতে পরবর্তী পর্যায়ত হত্যা, অপরাধমূলক ষড়যন্ত্র, মৃত্যুর মুখলৈ ঠেলি দিয়া আদি অপরাধের থকা ভারতীয় ন্যায় সংহিতার বিভিন্ন ধারার অধীনত অভিযুক্ত সকলের বিরুদ্ধে বিচার প্রক্রিয়া আরম্ভ হব। উল্লেখযোগ্য যে অভিযুক্ত সকল কোনো এগারিও নিজের দোষ স্বীকার নকৰা বাবে আদালতে অহা 8 জুনত গোচরটো বিচার প্রক্রিয়া আরম্ভ করার কথা উল্লেখ করে। সেইদিনের সাক্ষীক আদালতত হাজির করবারও নির্দেশ দিয়া হয়েছে। জুবিন গার্গর মৃত্যুর গোচরের বিশেষ তদন্তকারী গোটে 394 জন লোকক সাক্ষী হিসাবে দেখায় ইতিমধ্যে আদালতত তালিকা দাখিল করেছে। এই সন্দর্ভ সরকারি অধিবক্তা জিয়াউল কামারে এইদরে কয়।
শর্মিলা ভূঁইয়াই সন্তুষ্ট হয়ে দুপক্ষের আর্গুমেন্টত আমার আসামি বিলাকর এগেনস্টে ভেরিয়াস সেকশনসর চার্জ ফ্রেম করলে মানে অর্থাৎ অহা তারিখের পর 8 জুনের দিন ধার্য করেছে সাক্ষী হিসাবে। এটা আসল কেসটি চলিব, ট্রায়াল হয়ে বলি সেইখানে ট্রায়াল 8 তারিখে চলিব। এটা ডাইরেক্ট আমি সাক্ষী লো যাব। 8 তারিখের দিন ধার্য করা হয়েছে, ডেইলি চলিব আৰু সেইমতে আমাক ডাইৰেকশ্যনো দিছে যে আমি যাতে খাকিখিনি একেলগে লিষ্টখন দি দিওঁ অনাৰেবল কোৰ্টে খাকিখিনি সেইমতে মাতি।
উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যাম কানু মহন্ত, হৃদৰত শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে সাতোজন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি আহিছে। অভিযুক্ত কেইজনৰ অধিবক্তাসকলে অভিযুক্তসকলক নিৰ্দোষী বুলি কৈ বিভিন্ন যুক্তি আগবঢ়াই আহিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়, জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। ধৰমশালাত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম বিস্তাৰ বাতৰিত চকু ফুৰাওঁ।
অসম বিধানসভাত বিগত কাৰ্যকালৰ প্ৰাপ্তিৰ লগতে অহা 5 বছৰৰ ৰূপৰেখাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্য, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ 7 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, মীন বিভাগৰ 8 বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালৰ খতিয়ান আৰু নতুন কাৰ্যকালৰ সংকল্পসমূহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভিন ভিন মন্তব্য বা ঘোষণাক লৈ আজি কাকতসমূহে বাতৰি যুগুত কৰিছে। দৈনিক জনমভূমি কাকতে এই সম্পৰ্কীয় এটা বাতৰি, দেশৰ গড় হাৰতকৈ কমিল প্ৰসূতিৰ মৃত্যুৰ হাৰ, 5 বছৰত ৰাজ্যৰ GDP 8.71 লাখ টকালৈ বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুটা বৃহৎ ঘোষণা শীৰ্ষকেৰে UCC আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনত বাতৰিটোৰ শিৰোনাম, CM's ৰিপ্লাই টু ডিবেট অন মোশ্যন অফ থেংকছ ষ্টেট টু বিকাম ₹10 lakh crore ইকনমি বাই 2028। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ বাতৰিটো আজি কাকতসমূহে অগ্ৰাধিকাৰ দিছে। আমাৰ অসম দ্য চেণ্টিয়েল কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে মীন বিভাগৰ দুৰ্নীতি গোচৰত 2 ACSসহ 8 বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বাতৰি এটা অসমে প্ৰতিদিন, দৈনিক অসম, দৈনিক অগ্ৰদূত তথা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনৰ মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ হেৰুপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।